বনাবি বড় কর
যিমান পৰ এদিনৰ মোৰ কাম ইচ্ছা কৈছো যদি উমুকা ভৰাই পলাই থবি নাম বুঢ়ি উঠি যাওঁ খাই উত্তৰ দিলে বুঢ়া লৈ চাই দুবেলা দুমুঠি খাই আছে তই বা এদিন মাছ নহলে মই খেলাই পেলাবি তাক কালিলৈৰ কাৰণে পৰমান চাম হাত খুন্দাই মই যাম তই কবি ঘৰৰ ঘৈণী তই কবি ঘৰৰ ঘৈণী হা পাৰ বুঢ় চাবি আছে মানে ঘৰৰ কাম মনৰ দিব দিবি কাই ফিৰাবি সেইদিনা ঘৰৰ ঘৈণী হৈ বুঢ়ী হাৰৰ পৰা দুখীয়া পাবলৈ আধা পৰা তাৰো পালে হেকা পানী মুখেৰে নোলাই মা বুঢ়াই বোলে লাপুন বুঢ়ি অ মোৰ বুঢ়াই লবলি ফটাকৰে তোৰ ঘৰৰ ঘৈণী ঘৰৰ লক্ষ্মী মোৰ বুঢ়া চুলি সমান হৈ আৰু বাৰক তোৰ
আৰু কোনটো কবি
মোৰ নাম মনাবি
বৰ্তি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাণ নাই সোণ নাই কিহত কৈ দিম হালধীয়া চৰায়ে বাও থান খাই হাওঠৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুক ফুটু বঠাই বোলে বাও গধূলিতে গধূলিত জগা কোবাও
মোৰ নাম মনাবি বৰদকৰ আমাৰ ঘৰ শিলবাৰত আম কঁঠাল কমলা আমাৰ কাৰী তাতে ৰঙতে কিৰি পাৰি অকলিহঁতে নাথে অমিতা যে ঘৰৰ ৰজা খালে গুঠে ভোক কল চৰি কল লাগে এঠোক দুঠোক শামুক অ শামুক খাবি নেকি জালুক জালুক যদি নুখুওৱা ওলাই পঢ়ি ভালুক হা 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 হৈছেনে একা জ্বৰ পুলি খাবানে বাৰু এটা বাহ জেঠি হৌ জেঠি কথা কওঁ এটি আকি মানে বেৰত মোৰ এখন ছবি উৰা কাঠৰ সৰু সুৰা নেজৰ খৰা দাঁতবোৰ লৰা কেনেকৈ খাবা বাৰু বন্যা পোৰা মেকুৰে আ আহ মিউ 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 গাখীৰ মা তাতে আৰু থাকেই বিলি 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 ৰুজিৰ লগত খাবানে আমাৰ পিঠা বেলি ৰাতিপুৱা আমাৰ গা বেলি তোমাক পোৱা নাম এক দুই তিনি চাৰি আমি চালো গান পাঁচ ছয় আঠ আঠ ফুল ফুলি গ'ল ন দ গৰিলা তাতে পৰি গ'ল ন দ পঢ়িলা তাতে পৰি লৈ মোৰে কৰোণ মামা তোমাক পৰা পুৰাতেই উঠা তুমি কটাতে কি কাম কোন লগা নৰাণ তুমি ক'ত পোৱা হ'ল পুৱাতে উঠি ৰবা খাই থাকিম আমি ৰুমাই ঘূৰণীয়া নানিকালৰ লালু নে উঠি মৈদাৰ খাই খাম বাৰু এদিন এটা বগলীয়ে মিঠা পাতা ক'লে
এখন দেশত এখন বৰ ডাঙৰ হাবি আছিল। এই হাবিৰ মাজেদি এখন সৰু নৈ বৈ গৈছিল। নৈখনৰ কিছুদূৰ আঁতৰত এটা প্ৰকাণ্ড গুহাৰ কাষত এটা সিংহই বাস কৰিছিল। সিংহটো আছিল বনৰ ৰজা। সি সদায় এটা এটা হৰিণা মাৰি খায়। খাই আহি দুপৰীয়া মুখখন মেলি সিংহটোৰ গুহাটোৰ কাষতে এটা সৰু গাঁতত এটা সৰু নিগনিয়ে বাস কৰিছিল। নিগনিটোৱে ঔৰ তৰ পৰা ফুট চাউল কিবা কিবি সৰু সুৰা ফল মূল বিচাৰি খাই জীৱন ধাৰণ কৰিছিল। এদিন গৰমৰ দিনৰ দুপৰীয়া সিংহটোৱে পানী খাই আহি তাৰ গুহাটোৰ সন্মুখত শুই শুই মনে মনে বহি আছিল। নিগনিটোৱে এনেতে গাঁতৰ পৰা ওলাই বস্তু বিচাৰিবলৈ খাবলৈ বস্তু বিচাৰিবলৈ যাওঁতে দৌৰ মাৰি গৈ সিংহটোৰ গাতে উঠিলগৈ। সিংহটোৰ কেঁচা টোপনি ভাঙাত সিংহটোৱে থাপ মাৰি নিগনিটো ধৰি পেলালে। যেতিয়াই নিগনিটো ধৰি পেলালে নিগনিটোৱেতো বৰ ভয় খালে আৰু সিংহটোৱে গুজৰি গুজৰি ক'বলৈ ধৰিলে, কোৰ নিগনি, তই মোৰ গাত কেনেকৈ উঠিলিয়া, মই তোক এতিয়াই ভৰি খাম। নিগনিটোৱে ভয়ে ভয়ে মাত লগালে, মহাৰাজ মহাৰাজ মোক নেখাব মহাৰাজ, মই এটা সৰু নিগনি মাত্ৰ, মোক যদি আপুনি এৰি দিয়ে কেতিয়াবা আপোনাৰ কিবা কামত আহিব, মই আপোনাৰ কাৰণে কিবা কাম কৰি দিব পাৰিম। সিংহটোৱে ক'লে, তই মোৰ কি কাম কৰি দিবি, তই এটা নগণ্য নিগনি, বাৰু যা, তোক মই আজিলৈ এৰি দিলো। এই বুলি কৈ সিংহটোৱে নিগনিটোক এৰি দিলে। তাৰপাছত বহু বছৰ পাৰ হৈ গ'ল, সিংহটোও বুঢ়া হৈ আহিল। এদিন সিংহটোৱে এটা হৰিণা খাই বৰ পিয়াহ লগাত পানী খাবলৈ গ'ল। পানী খাই ঘূৰি আহোঁতেই নদীখনৰ কাষত এটা মস্ত বুঢ়া প্ৰকাণ্ড মুখ থকা চিকাৰী এটাই এখন জাল পাতি থৈছিল। জালতটো সিংহটো লাগি ধৰিলে। জালৰ মস্ত মস্ত ৰছী সিংহটোৱে কি কৰিব ওলাব নোৱাৰি হাও মাও কেঁচিয়লি বুলি ধৰিলে। এনেকে চিঞৰ বাখৰ শুনি নিগনিটো আহি দৌৰি আহি ওলালে। আহি দেখিলে যে সিংহ মহাৰাজ জালত পৰিছে। তেতিয়া হাত জোৰ কৰি নিগনিয়ে ক'লে, মহাৰাজ মই বাৰু কিবা সহায় কৰিব পাৰোঁনে? তেতিয়া সিংহই ক'লে, মই জালত পৰিছো দেখা নাই, তই মোক কি সহায় কৰিম এটা নগণ্য নিগনি। নিগনিটোৱে মাত বলে, মহাৰাজ মই বহুত সৰু হ'ব পাৰোঁ, কিন্তু মোৰ দাঁতবোৰ বৰ চোকা, মই সেই দাঁতেদি আপোনাৰ গ্ৰচিবিলাক কাটি আপোনাৰ মুকলি কৰি দিব পাৰোঁ। এইবুলি নিগনিটোৱে কুটি কুটিবলৈ আৰম্ভ কৰিলে তাৰ চিকাৰীয়ে কাটি থোৱা জালৰ ৰছীবোৰ। এনেকৈ কুটি 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 নিগনিটোৱে সিংহটোক মুকলি কৰিবলৈ। সেইদিনাৰ পৰা সিংহ আৰু নিগনি বন্ধু হৈ একেলগে বাস কৰিব। আমাৰো কাপোৰ কানি কলা হ'ল, আমিও গুচি আহিলোঁ।